وَمَنْ أَظْلَمُ مِمَّنْ مَنَعَ مَسَاجِدَ اللَّهِ أَنْ يُذْكَرَ فِيهَا اسْمُهُ وَسَعَى فِي خَرَابِهَا أُولَئِكَ مَا كَانَ لَهُمْ أَنْ يَدْخُلُوهَا إِلَّا خَائِفِينَ لَهُمْ فِي الدُّنْيَا خِزْيٌ وَلَهُمْ فِي الْآخِرَةِ عَذَابٌ عَظِيمٌ
আৰু সেইজনতকৈ অধিক জালিম আৰুনো কোন হ'ব পাৰে যিয়ে আল্লাহৰ মছজিদসমূহত তেওঁৰ নাম স্মৰণ কৰিবলৈ বাধা দিয়ে আৰু সেইবোৰৰ অনিষ্ট সাধন কৰিবলৈ চেষ্টা কৰে অথচ সিহঁতৰ উচিত আছিল ভীত সন্ত্ৰস্ত হৈ তাত প্ৰৱেশ কৰা সিহঁতৰ বাবে পৃথিৱীত আছে লাঞ্ছনা আৰু আখিৰাতত সিহঁতৰ বাবে আছে মহাশাস্তি